এয়া আকাশবাণী। পুৱা ৰজনীৰ বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। আজি মেডাম মেফি। আহোম জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে। টাই আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। শিৱসাগৰ জিলাৰ কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউৰ মৈদাম প্ৰাংগণ, লেচাই মৈদামত এই অনুষ্ঠান আয়োজন কৰা হৈছে। শিৱসাগৰ চহৰৰ সমীপৰ হাঁহচৰাত দুদিনীয়াকৈ মেডাম মেফি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে। ধেমাজি জিলাৰ লগতে গুৱাহাটীৰ হেঙেৰাবাৰী, গণেশগুৰি, পাথৰকুৱাৰীত পূৰ্বপুৰুষসকলক শ্ৰদ্ধা তৰ্পণৰ উদ্দেশ্যে মেডাম মেফি অনুষ্ঠান আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। যোৱা 25 জানুৱাৰী নিশা আমাৰ কেন্দ্ৰৰ দৃষ্টিপাতত প্ৰচাৰিত এই বছৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সংক্ৰান্তীয় বিশেষ অনুষ্ঠানৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আজি দিনৰ 11 বজাত পুনৰ প্ৰচাৰৰ দিহা কৰা হৈছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মনত উদ্ৰেক হোৱা ভালেমান বিষয় সন্দৰ্ভত এই অনুষ্ঠানত মনোজ্ঞ আলোচনা প্ৰচাৰিত হৈছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আগধৰা এই অনুষ্ঠানটোত ভাগ লৈছিল ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ মণ্ডল একৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু মণ্ডল দুইৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে। এই অনুষ্ঠান মিডিয়াম অভ্যৰ 529.1 মিটাৰ আৰু 568 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.3 মেগাহাৰ্জত শুনিবলৈ পাব। 43 মিনিটৰ এই অনুষ্ঠান নিউজ অন এয়াৰ এপতো শ্ৰোতাসকলে শুনিবলৈ পাব। বজালী জিলাৰ পাঠশালাত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱা 8:30 বজাত নামঘৰৰ দুৱাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দুৱাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকৰ্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰিব। পুৱা 9 বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰিব। সদৌহোম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত কালি যোৰহাটত আয়োজিত এটা অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ চৰাইদেউ জিলাৰ সংবাদদাতা নবুল কোঁৱৰক 2024 বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰা হয়। কৃষিভিত্তিক উদ্যোগৰ জৰিয়তে যুৱ সবলীকৰণত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক গৱেষণা পত্ৰৰ বাবে সাংবাদিকগৰাকীক এই মিডিয়া ফেলোশ্বিপ প্ৰদান কৰা হয়। সাংবাদিক কল্যাণ নিধিৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰাই আগধৰাই এই অনুষ্ঠানত অসমৰ সংবাদ সেৱাৰ ঐতিহ্য আৰু প্ৰত্যাহ্বান শীৰ্ষক এটি বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানতে জিলাখনৰ কেইবাজনো বাতৰি কাকত বিলোৱা লোকক সম্বৰ্ধনা জনোৱা হয়। ৰাজ্য চৰকাৰে অহা 24 ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ বাবে জিলাই জিলাই প্ৰস্তুতি চলি আছে। ঝুমুইৰ বিনন্দিনী শীৰ্ষক এই অনুষ্ঠানৰ বাবে তিনিচুকীয়া জিলাত ব্যাপক প্ৰস্তুতি চলি আছে। জিলাখনৰ ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু ডুমডুমাত 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণৰ আজি সামৰণি পৰিব। ডিগবৈ চহৰৰ জুবিলি খেলপথাৰত অনুষ্ঠিত আখৰাত সমষ্টিটোৰ অন্তৰ্গত 200ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অংশ ল'বলৈ যোৱা অসমৰ 3গৰাকী মহিলা সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই 3গৰাকী মহিলাৰ 2গৰাকী তিনিচুকীয়াৰ আৰু 1গৰাকী বিশ্বনাথ চাৰিআলি বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়াৰ পৰ্বতীয়াৰ নিউ কলনীৰ ফিডাৰ ৰোডৰ নিবাসী জ্যোৎস্না দেৱ আৰু যোৱা 28 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। ইপিনে তিনিচুকীয়াৰ বৰহাবজানৰ লীলা দেৱী 29 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ সদস্যৰ সৈতে মহাকুম্ভ মেলাত পুণ্য স্নান কৰিবলৈ গৈ লীলা দেৱী সন্ধানহীন হয়। সন্ধানহীন হৈ থকা মহিলা কেইগৰাকীৰ সম্পৰ্কত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে অসম আৰক্ষীয়ে যোগাযোগ অব্যাহত ৰাখিছে। কৃত্ৰিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ফ্ৰান্সৰ এটা বিশেষজ্ঞ দল আজি ডিব্ৰুগড়ত উপস্থিত হয়। ফ্ৰান্স চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এথলেটিক নামৰ সংস্থাটোৰ বিশেষজ্ঞ দলটোৱে ডিব্ৰুগড়ৰ কেইবাটাও স্থানৰ নলাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৃত্ৰিম বান সমস্যাৰ কাৰকসমূহৰ বুজ লয়। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ ছৈকত পাত্ৰ আৰু কাৰ্যবাহী বিষয়া নভাজ দাসে পৰিদৰ্শনকালত বিশেষজ্ঞ দলটোক সংগ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।